এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰৰ অধীনত ৰাজ্যত 1,20,00,000 পকীঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ ব্যাপক প্ৰচাৰ, নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি। সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন। তামোলপুৰৰ গুৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ সামৰণি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত ৰাজ্যত 1,20,00,000 পকীঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আৰু দুখীয়া লোকৰ সপোন এই দুয়োটাই পূৰ্ণতা লাভ কৰিছে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে। একেদৰে নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। কামৰূপ জিলাত অহা 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলাখনৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এই প্ৰশিক্ষণ সম্পন্ন হৈছে। কামৰূপ জিলাৰ পলাশবাৰী, বকো, ছয়গাঁও, চমৰীয়া, হাজো, শুৱালকুছি আৰু কমলপুৰ বিধানসভা সমষ্টিত জিলা আয়ুক্ত আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰঙিয়া সমজিলাৰ আয়ুক্ত পৰিচালনা কৰিব। জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
জিলাত অহা 7 মে'ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে দক্ষিণ কামৰূপ কলেজত প্ৰায় 6,000 পুলিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কামৰূপ জিলাৰ পলাশবাৰী, বকু, ছয়গাঁও, চমৰীয়া, হাজো, শুৱালকুছি আৰু কমলপুৰ বিধানসভা সমষ্টি, কামৰূপ জিলা আয়ুক্ত আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰঙিয়া সমজিলা আয়ুক্ত পৰিচালনা কৰিব। কামৰূপ জিলাৰ মুঠ 18 জিলা পৰিষদ আৰু 97 আঞ্চলিক পঞ্চায়ত আৰু 910 পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে মুঠ 1,598 ভোটকেন্দ্ৰ নিৰ্বাচন কৰা হৈছে। ইয়াৰে 82 ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। জিলাখনত স্বচ্ছতাৰে আৰু শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ 3 ঠাইত ষ্ট্ৰং ৰুম ভোট গণনা কক্ষ, ক্ৰমে দক্ষিণ কামৰূপ কলেজ, আমিনগাঁও জিলায়ুক্ত কাৰ্যালয় আৰু ৰঙিয়াত সুকীয়াকৈ ষ্ট্ৰং ৰুম আৰু ভোট গণনা কক্ষ স্থাপন কৰা হৈছে।
হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা আয়ুক্তৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নিৰ্বাচনী আচৰণ বিধি আৰু অন্যান্য বিষয় সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। বৈঠকত নিৰ্বাচনী পৰ্যবেক্ষকৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াও উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে কি কি কৰিব পাৰিব আৰু কি কি কৰিব নোৱাৰিব সেই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে প্ৰাৰ্থীসকলক বুজাই দিয়ে। সামাজিক বাতাবৰণ বিনষ্ট কৰিব পৰা কোনোধৰণৰ বক্তব্য প্ৰদান নকৰিবলৈ তেওঁ প্ৰাৰ্থীসকলৰ প্ৰতি আহ্বান জনায়। কাছাৰ জিলা প্ৰশাসনেও শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে ইয়াৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰী আৰু নিৰ্বাচনী কামত নিয়োজিত প্ৰতিজন লোকক কৰ্তব্য সততা আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। শিলচৰৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত থকা নিৰ্দেশনাত যিকোনো ধৰণৰ গাফিলতি, অসাৱধানতা আৰু কৰ্তব্যৰ প্ৰতি অৱহেলাৰ ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। বজালী জিলা প্ৰশাসনেও পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। জিলাখনত নিৰ্বাচন কেন্দ্ৰিক কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰিবলৈ ইতিমধ্যে কেইবাটাও কোষ গঠন কৰা হৈছে। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে কৃষি বিভাগৰ যুটীয়া সচিব বিপুল দাসক বজালীৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি কাছাৰ জিলাৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। ধলাইত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত দিয়া ভাষণত শ্ৰীশইকীয়াই কয় যে বৰাক আৰু ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নে বিজেপিৰ প্ৰধান লক্ষ্য। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বৰাকত উপস্থিত হোৱা শ্ৰীশইকীয়াক জিলা বিজেপিৰ জ্যেষ্ঠ নেতা আৰু সমৰ্থকসকলে আদৰণি জনায়। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এদিনীয়া সন্মিলনত দেশৰ চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অগ্ৰাধিকাৰপ্ৰাপ্ত কাৰ্যসূচী আৰু উদ্ভাৱনসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন জিলা প্ৰশাসন, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভাগক উৎকৃষ্টতাৰ বঁটাও প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে সামগ্ৰিক বিকাশ আৰু উদ্ভাৱনৰ কাহিনী সমৃদ্ধ এখন ই বুক মুকলি কৰিব। এই উপলক্ষে কেবিনেট সচিব ডঃ টি ভি সোমনাথনৰ অধ্যক্ষতাত নাগৰিক সেৱা সংস্কাৰ, প্ৰত্যাহ্বান আৰু সুযোগ বিষয়ক পূৰ্ণাংগ অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি অন্য চাৰিখন অধিৱেশনো অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তিমন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত নগৰীয় পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এখন অধিৱেশনৰ আয়োজন কৰা হৈছে। একেদৰে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ জৰিয়তে সুস্থ ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত আন এখন অধিৱেশনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ অধ্যক্ষতাত মিছন সক্ষম অংগনৱাড়ী আৰু দ্বিতীয় পৰ্যায়ৰ পোষণ অভিযানৰ জৰিয়তে মহিলা আৰু শিশুৰ পৰিপুষ্টি সম্পৰ্কত এখন অধিৱেশনৰ আয়োজন কৰা হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণিয়ামৰ অধ্যক্ষতাত অভিলাষী উন্নয়ন খণ্ড সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লোৱা হয়। এনেদৰে বিচনীৰে জোৰ ল'লে বছৰটোলৈ দেহা সাত পৰি থাকে বুলি বিশ্বাস কৰা হয়। চেৰা বিহুৰ সৈতে বিভিন্ন ৰীতি নীতি প্ৰচলিত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিহু উৰুৱা বা বিহু ভঙা উৎসৱ পালন কৰা হয়। উজনি অসমৰ কোনো কোনো স্থানত আজি পৰম্পৰা অনুসৰি ৰাইজে বৰগছৰ গুৰিত হাঁচতি আগবঢ়াই বিহু উৰুৱাৰ প্ৰথা আছে। মাজুলীৰ কমলাবাৰী সত্ৰত আজি চেৰা বিহু উপলক্ষে পুৱাতে প্ৰসংগ শেষ হোৱাৰ পাছত গায়ন বায়নৰ প্ৰসংগ বন্ধ ৰখা হয়। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহ বিহুৰ দিনা লোৱা বিহুৱানবোৰ ধুই আজি বিহুক বিদায় দিয়া হয়। ৰাজ্যখনৰ বিভিন্ন স্থানত অনুষ্ঠিত বিহু সন্মিলনীয়ে উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে। মৰিগাঁও জিলা জাগীৰোডত দুদিনীয়া কাৰ্যসূচীৰে 58 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠিত হৈছে। বিহু উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত অভিনেত্ৰী চেতনা দাসে উদ্বোধন কৰে। সাংস্কৃতিক শোভাযাত্ৰাত বিহুৰ লগতে তিৱা, বড়ো, কাৰ্বি, ৰাভা, মিচিং, নেপালী, আদিবাসী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাহ গোসাঁই উৎসৱৰ আজি সামৰণি পৰে। উৎসৱৰ আজি অন্তিম দিনা বাহ গোসাঁইৰ পৰিভ্ৰমণৰ পাছতে মাংগলিক ৰীতি নীতিৰে পূজা অনুষ্ঠিত হয়। উৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন সাংসদ নৱশৰণীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সন্দৰ্ভত তামোলপুৰৰ আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে এইদৰে কয়।
তামোলপুৰ জিলাৰ গোৰেশ্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঘ গোসাঁই উৎসৱৰ আজি সফল সামৰণি পৰে। উদযাপনস্থলী গোৰেশ্বৰৰ বেতনাস্থিত প্ৰয়াত হিতেশ ডেকা সোঁৱৰণি সমন্বয় ক্ষেত্ৰত এক উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। এই উপলক্ষে পুৱা বাঘ গোসাঁই পৰিভ্ৰমণৰ পিছতে মাংগলিক ৰীতি নীতিৰে বাঘ গোসাঁই পূজা অনুষ্ঠিত কৰা হয়। উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন সাংসদ নৱকুমাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উৎসৱত শৰণীয়া কছাৰী জনগোষ্ঠী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ অৰ্ধলক্ষাধিক লোকৰ উপস্থিতিত উদুলি মুদুলি হৈ পৰা পৰিলক্ষিত।
বাক্সা জিলাৰ আন আন স্থানৰ লগতে ঐতিহাসিক শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়ত পাৰতলা উৎসৱ পালন কৰা হয়। পাৰতলা উৎসৱ উপলক্ষে পুৱাৰ ভাগত শাস্ত্ৰপাঠ, হোমযজ্ঞ, বাহ গোসাঁই পৰিভ্ৰমণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বিয়লিলৈ গোসাঁনীক মাংগলিক পৰিৱেশৰ মাজেৰে দেৱালয়ৰ প্ৰাংগণত উত্তোলন কৰাৰ পাছত মা কামাখ্যা গোসাঁই বাহডাল উত্তোলন কৰা হয়। ভক্তপ্ৰাণ ৰাইজে মা গোসাঁনীক সেৱা লোৱাৰ পাছত গোসাঁইৰ বাহডাল নমাই প্ৰায় 50গৰাকী লোকে দৌৰোৱা প্ৰথা সম্পন্ন কৰে। ধেমাজি জিলাৰ কুলাজানত ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে আজি এই প্ৰতিমূৰ্তি আৰু উদ্যানখন উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ অভিভাৱক মন্ত্ৰী ড০ ৰণোজ পেগুৱে জননেতাগৰাকীৰ বহুমূলীয়া অৱদানক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে জননেতাগৰাকীৰ আদৰ্শ চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে 2021 চনৰ পৰা প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি উদ্যানৰ ন্যাস সমিতিয়ে অঞ্চলটোৰ ৰাইজৰ সহযোগিতাত নিৰ্মাণ কৰি উলিয়াইছে। দৰং জিলাৰ চিপাৰজাৰ ভুক্তাবাৰী শীতলাবাৰী গাঁও নিবাসী মুক্তিযুঁজাৰু হৰেন্দ্ৰনাথ চহৰীয়াৰ জন্মশতবাৰ্ষিকী উপলক্ষে আজি ৰাজহুৱাভাৱে স্মৃতিচাৰণ কৰা হয়। এই উপলক্ষে দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত প্ৰয়াত চহৰীয়াৰ পৰিয়ালৰ সহযোগত শীতলাবাৰীত এখন সভা অনুষ্ঠিত হয়। এই সভাত চিপাৰজাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ ৰাম চন্দ্ৰ ডেকাই মুক্তিযুঁজাৰুগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত সভাপতিত্ব কৰে মুক্তিযুঁজাৰুৰ পৰিয়ালৰ সদস্য বিচিত্ৰ মেধিয়ে। অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱে গ্ৰহণ কৰি অহা অতি গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে ৰেলৱেৰ লামডিং সংমণ্ডলৰ সুৰক্ষা বাহিনীয়ে অলপতে শিলচৰ ৰেল ষ্টেচনত অভিযান চলাই 450টা ভেকুলি উদ্ধাৰ কৰে। বাহিনীটোৱে প্লেটফৰ্মৰ সমীপত গৰাকীবিহীন তিনিটা মোনাত এই ভেকুলীসমূহ উদ্ধাৰ কৰে। সুৰক্ষা বাহিনীয়ে ভেকুলীসমূহ বৰাক উপত্যকা বন্যপ্ৰাণী সংমণ্ডলক গতাই দিয়ে। উল্লেখযোগ্য যে উত্তৰ পূব সীমান্ত ৰেলৱে পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ প্ৰতি দায়বদ্ধতাৰে এনেধৰণৰ ভালেমান কাৰ্য সম্পন্ন কৰিছে। আমাৰ পৰৱৰ্তী বাতৰিখনক অৰুণিমা গোস্বামীৰ পৰা।
কেন্দ্রীয় বন্দর জাহাজ আর জলপথ মন্ত্রী সর্বানন্দ সোনোয়ালে আজি বজালি জেলার পাঠশালার শিক্ষানুষ্ঠান শ্রীরাম একাডেমির বিংশ প্রতিষ্ঠা দিবসের কার্যসূচীত অংশ লয়। অনুষ্ঠানত মুখ্য অতিথি হিসেবে উপস্থিত থাকি কেন্দ্রীয় মন্ত্রীগিয়ে ছাত্র ছাত্রীসলক উদ্দেশ্যে দিয়া ভাষণত জাতির পিতা মহাত্মা গান্ধীর উদ্ধৃতি দিয়ে কয় যে আমার প্রয়োজন পূরণ করবর ভারতের বুকুত পর্যাপ্ত পরিমাণের সম্পদ আছে। আজি মুক্তি সভাত শিশু সাহিত্য ন্যাসর সচিব ঋষিকেশ গোস্বামীকে ধরে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামরূপ জেলার বাইহাটা চারিআলির পুথিমারীত এনডিআরএফর কারিকরী কৌশল প্রদর্শনের অনুষ্ঠানের আয়োজন করা হয়। এই অনুষ্ঠানত প্রাকৃতিক দুর্যোগের সময় দুর্গতসকল সহায় করবরাক জওয়ানসল প্রস্তুত করার আজি প্রশিক্ষণ দিয়া হয়। এনডিআরএফর জওয়ানসল প্রস্তুত করে রখার প্রতি বছরে প্রশিক্ষণ প্রদান করা হয়ে আছে বলে বাহিনীটির বিষয়ে প্রকাশ করে। কারিকরী কৌশল প্রদর্শনত গুৱাহাটী মুখ্য কার্যালয়ের চারিটা বাহিনীয়ে অংশগ্রহণ করে। কারিকরী কৌশল প্রদর্শন সন্দর্ভত এনডিআরএফর এগারী বিষয়ে এইদরে কয়।
ये हमारा एनुअल प्रोग्राम है, इसमें हम अपनी प्रिपेयरनेस को चेक करते हैं, अपने इक्विपमेंट्स की तैयारी को चेक करते हैं, ओवरऑल बटालियन के सारे सपोर्ट एलिमेंट्स को चेक करते हैं। जैसे आप देख रहे हैं यहाँ पर कम्युनिकेशन भी है, हमारा व्हीकल्स सारे हैं, हमारे इक्विपमेंट्स हैं और रेस्क्यूअर्स हैं। ये हमारी अगले मानसून सीजन की तैयारी है ताकि कुछ भी घटना हो तो हमारी सारी टीमें तैयार हों, चाहे वो किसी तरह का डिजास्टर हो। ये एक्सरसाइज जो थी वो मेनली थी अर्थक्वेक पे, साथ में हमने चूंकि असम फ्लड से প্রভাবিত হতা হয় হম ফ্লড কি হমনে তৈরি করি প্র্যাকটিস করি।
অসম সরকারের ভাষী সংখ্যালঘু উন্নয়ন বোর্ডের উদ্যোগত কবিগুরু রবীন্দ্রনাথ ঠাকুরের 164 সংখ্যক জয়ন্তীর অংশ হিসাবে আজি শ্রীভূমির সরস্বতী বিদ্যা নিকেতন উচ্চতর মাধ্যমিক বিদ্যালয়ত রবীন্দ্র সঙ্গীত আর রবীন্দ্র নৃত্যর জেলা পর্যায়ের বাছনি প্রতিযোগিতা আরম্ভ হয়েছে। অনুষ্ঠানত দিয়া ভাষণত রাজ্যসভার সাংসদ মিশন রঞ্জন দাসে কবিগুরুর জীবন আর কৃতির উপর আলোকপাত করে। অনুষ্ঠানত সাংস্কৃতিক ক্ষেত্রের সঙ্গে জড়িত কেবাগী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। রাজ্যত যা 14 এপ্রিলের পালন করা অগ্নি নির্বাপক সেবা সপ্তাহের আজি সামরণি পড়েছে। এই সময়ত রাজ্যের অগ্নি আর আপৎকালীন সেবা সঞ্চালকালয়ে অগ্নিকাণ্ডের হাত সারি থাকিবার জনসাধারণক সজাগ করবলে ভালেমান কার্যসূচী গ্রহণ করে। ইয়ার রাইজক জুইলগা ঘটনার হাত সারিবলে বিভিন্ন বিষয়ে পরামর্শ জারি করেছিল। গুৱাহাটী দূরদর্শন কেন্দ্রের অভিযান্ত্রিক শাখার টেকনিশিয়ান কিশোর কুমার দাসের আজি মৃত্যু হয়। বিগত কিছুদিন ধরে অসুস্থ হয়ে আছিল। গুৱাহাটী দূরদর্শন কেন্দ্রে দাসের বিয়োগত গভীর শোক প্রকাশ করেছে। গোয়ালপাড়া জেলার দুধনৈর বিশিষ্ট সমাজকর্মী অবসরপ্রাপ্ত শিক্ষক তথা রাভা হাসং ষষ্ঠ অনুসূচী দাবী সমিতির প্রতিষ্ঠাপক সভাপতি গৌরী শঙ্কর রাভার আজি দেহাবসান ঘটে। 2003 সনের জাতীয় অস্তিত্ব রক্ষার সংগ্রামত জড়িত থাকা রাভা বিভিন্ন ধর্মীয় আর সামাজিক অনুষ্ঠান প্রতিষ্ঠানতো ওতপ্রোতভাবে জড়িত আছিল। মৃত্যুর সময় তার বয়স আছিল 75 বছর। রাভার মৃত্যুত রাভা হাসং স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য টঙ্কেশ্বর রাভার রাভা জনগোষ্ঠীয় বিভিন্ন দল সংগঠন তথা ব্যক্তিবিশেষে শোক প্রকাশ করেছে। আকাশবাণী গুৱাহাটীর বাতৰি বিভাগে আজি সন্ধিয়া 7:45 বিয়ার পরিবর্তন আর কিছু চিন্তা দুশ্চিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্রচার করব। এই অনুষ্ঠানের পরিকল্পনা আর উপস্থাপন আকাশবাণী গুৱাহাটীর বাতৰি বিভাগের মুরব্বী রাজীব লোচন বরঠাকুরর। IPL ক্রিকেট প্রতিযোগিতার আজি চণ্ডীগড়ত অনুষ্ঠিত খেলত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরুয়ে পঞ্জাব কিংসক 7 পরাস্ত করে। খেলখনত জয়ের প্রয়োজন হওয়া 158 রান রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরুয়ে 3 উইকেটের বিনিময় সংগ্রহ করে। দলের হয়ে বিরাট কোহলিয়ে 73 রানত অপরাজিত থাকে। দেবদত্ত পাডিকালে 61 রানের বরঙ্গনি আগবায়। ইয়ার পূর্বে টসধারী প্রথমে বেটিংয়ের আমন্ত্রণ লাভ করা পঞ্জাব কিংসে নির্ধারিত 20 ওভারত 6 উইকেট হিরা 157 রান সংগ্রহ করেছিল। ইপিনে প্রতিযোগিতার আনখন খেলত মুম্বাই ইন্ডিয়ান চেন্নাই সুপার কিংসর বিরুদ্ধে অবতীর্ণ হব। খেলখন মুম্বাইর ওয়াংখেড়ে স্টেডিয়ামত সন্ধ্যা 7:30 আরম্ভ হব। বাতৰি শেষ করার পূর্বে প্রধান বাতৰি কেইটা পুনৰ এবাৰ। প্রধানমন্ত্রী নগরীয় আবাস যোজনার অধীনত রাজ্যত 1,20,00,000 পকীঘর নির্মাণ সম্পূর্ণ হয়ে উঠিছে বলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার প্রকাশ। পঞ্চায়েত নির্বাচনের শাসক বিরোধীর ব্যাপক প্রচার, নির্বাচন সুকলমে অনুষ্ঠিত করবলে বিভিন্ন জেলা প্রশাসনের প্রস্তুতি। সাতদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন। তামোলপুৰৰ গুৰেশ্বৰত সৰানীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাহ গোসাঁই উৎসৱৰ সামৰণি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ান চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।